দ্বিতীয় বিবরণ 28 অধ্যায় বাধ্যতাৰ আশীৰ্বাদ। আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ আজ্ঞা পালনত মনোযোগ দিয়ে আৰু আজি দিয়া মোৰ এই সকলো আজ্ঞা যত্নেৰে পালন কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যীহোৱাই পৃথিৱীৰ আন সকলো জাতিতকৈ আপোনালোকৰ স্থান উচ্চ কৰিব। আপোনালোকে ঈশ্বৰ যীহোৱাৰ বাক্যলৈ মনোযোগ দিলে এই সকলো আশীৰ্বাদ আপোনালোকলৈ আহিব আৰু সেয়ে আপোনালোকৰ লগত থাকিব। আপোনালোকৰ নগৰ আৰু খেতি পথাৰ সকলোতে আপোনালোকে আশীৰ্বাদ পাব। আপোনালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, আপোনালোকৰ পশু আৰু মেৰ চাক পোৱালিবোৰৰ বৃদ্ধিত আশীৰ্বাদ পাব। আপোনালোকৰ শস্যৰ পাচি আৰু আটা মাৰা পাত্ৰয়ো আশীৰ্বাদ পাব। ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত আপোনালোকে আশীৰ্বাদ পাব। যীহোৱাই আপোনালোকৰ বিৰুদ্ধে উঠা শত্ৰুবোৰক আপোনালোকৰ আগত ঘটুৱাব। সিহঁতে তেওঁলোকে এক বাটেদি আপোনালোকক আক্ৰমণ কৰিবলৈ আহি হাত বাটেদি পলাই যাব। যীহোৱাই আপোনালোকৰ ভঁৰালবোৰত আৰু যি কাৰ্যত আপোনালোকে হাত দিব সেই সকলোৰে ওপৰত আশীৰ্বাদ পৰিবলৈ আজ্ঞা দিব। আপোনালোকক যি দেশ দিব তাত তেওঁ আপোনালোকক আশীৰ্বাদ কৰিব। আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ আজ্ঞাবোৰ পালন কৰে আৰু তেওঁ পথত চলে, তেন্তে যীহোৱাই আপোনালোকৰ আগত শপত কৰাৰ দৰে আপোনালোকক নিজৰ এক পবিত্ৰ প্ৰজা হিচাপে স্থিৰ কৰিব। তাতে পৃথিৱীত থকা সকলো জাতিবোৰে দেখা পাব যে যীহোৱাৰ নামেই আপোনালোকৰ পৰিচয় আৰু তেওঁলোকে আপোনালোকক ভয় কৰি চলিব। যীহোৱাই আপোনালোকক যি দেশ দিম বুলি আপোনালোকৰ পূৰ্বপুৰুষসকলৰ আগত শপত কৰিছিল সেই দেশত তেওঁ আপোনালোকৰ গৰ্ভফল, আপোনালোকৰ পশুৰ গৰ্ভফল আৰু ভূমিৰ ফলক প্ৰচুৰ ঐশ্বৰ্যশালী কৰিব। আপোনালোকৰ দেশত উচিত সময়ত বৰষুণ দিবলৈ আৰু আপোনালোকৰ হাতে কৰা সকলো কাৰ্যত আশীৰ্বাদ দিবলৈ যীহোৱাই নিজৰ দানৰ ভঁৰাল অৰ্থাৎ আকাশ মুকলি কৰি দিব। তাতে আপোনালোকে অনেক জাতিক ঋণ দিব, কিন্তু আপোনালোকে নিজে ঋণ নল'ব। যীহোৱাই আপোনালোকক মূৰ কৰিব, নেগুৰ নকৰিব। আপোনালোকৰ স্থান কেৱল ওপৰত থাকিব, কেতিয়াও তলত নাথাকিব। যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ যি আজ্ঞা মই আজি আপোনালোকক দিছোঁ সেইবোৰ শুনি আৰু পালন কৰি সেইমতে কাৰ্য কৰে আৰু দেৱতাবোৰৰ সেৱা পূজা কৰি সেইবোৰৰ পাছত নচলি মই আজি আপোনালোকক দিয়া আজ্ঞাবোৰৰ এটি বাক্যৰো হোঁ কি বাওঁফালে নুঘূৰিলে আপোনালোকে সেই আশীৰ্বাদ পাব। অবাধ্যতাৰ অভিশাপ। কিন্তু মই আজি আপোনালোকক আপোনালোকৰ ঈশ্বৰ যীহোৱাৰ যি আজ্ঞা দিছোঁ সেই সকলোকে পালন কৰি সেইমতে কাৰ্য কৰিবলৈ যদি আপোনালোকে তেওঁ বাক্যলৈ কাণ নিদিয়ে, তেন্তে এই সকলো হাও আপোনালোকৰ ওপৰত পৰিব আৰু আপোনালোকত ফলিয়াব। আপোনালোকৰ নগৰ আৰু খেতি পথাৰ সকলোতে আপোনালোকে হাও পাব। আপোনালোকৰ শস্যৰ পাচি আৰু আটা মাৰা পাত্ৰয়ো হাও পাব। আপোনালোকৰ গৰ্ভফল, ভূমিৰ ফল আৰু পশুধনৰ গৰ্ভফল, আপোনালোকৰ পশু আৰু মেৰ চাক পোৱালিবোৰৰ বৃদ্ধিত হাও পাব। ভিতৰলৈ যোৱা আৰু বাহিৰলৈ অহা সময়ত আপোনালোকে হাও পাব। আপোনালোকে মন্দ কাৰ্য কৰি যীহোৱাক ত্যাগ কৰাৰ কাৰণে আপোনালোকে কৰা সকলো কাৰ্যতে তেওঁ হাও দিব। যেতিয়ালৈকে আপোনালোক ধ্বংস আৰু শীঘ্ৰে বিনষ্ট হৈ নাযায় তেতিয়ালৈকে যীহোৱাই আপোনালোকৰ মাজলৈ হাও, ব্যাকুলতা আৰু ধমকি পঠাই থাকিব। আপোনালোকৰ অধিকাৰৰ্থে যি দেশত সোমাবলৈ গৈছে সেই দেশৰ পৰা যীহোৱাই আপোনালোকক উচ্ছন্ন নকৰে মানে আপোনালোকৰ মাজত মহামাৰী লাগিয়ে থাকিব। সংক্ৰামক ৰোগ যেনে ক্ষয় ৰোগ, জ্বৰ, জলুন, খৰাং, ঘাম গাৰ, গৰম শুকান বতাহ, আৰু ককটনীয়া এইবোৰ দ্বাৰাই জিহুৱাই আপোনালোকক মাৰিব। আপোনালোক বিনষ্ট নোহোৱালৈকে সেইবোৰে আপোনালোকৰ লগ নেৰিব। আপোনালোকৰ মূৰৰ ওপৰত থকা আকাশখন পিতল যেন টান আৰু তলত থকা পৃথিৱীখন লোহা যেন টান হ'ব। জিহুৱাই আপোনালোকৰ দেশত বৰষুণৰ সলনি ধূলি আৰু বালি বৰষাব। আপোনালোক বিনষ্ট নোহোৱালৈকে সেইবোৰ আকাশৰ পৰা আপোনালোকৰ ওপৰত পৰি থাকিব। জিহুৱাই আপোনালোকৰ শত্ৰুবোৰৰ আগত আপোনালোকক ঘটুৱাব। আপোনালোকে এক বাটে তেওঁলোকৰ অহিতে ওলাই যাব, কিন্তু হাত বাটেদি তেওঁলোকৰ আগৰ পৰা পলাই আহিব। পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত আপোনালোক হিঁচৰিত হ'ব। আপোনালোকৰ মৃতহৰ আকাশৰ চৰাইবোৰৰ আৰু পৃথিৱীৰ জীৱ জন্তুবোৰৰ আহাৰ হ'ব। সেইবোৰক খেদাবলৈ কোনো নাথাকিব। জিহুৱাই আপোনালোকক মিচৰীয় বিহুঁহুৱা খহু ফাপৰ আৰু খজুলি এনেবোৰ সুস্থ কৰিব নোৱাৰা ৰোগেৰে আক্ৰান্ত কৰিব। জিহুৱাই পাগলামী অন্ধতা আৰু চিন্তা শক্তি নষ্ট কৰি আপোনালোকক অধিক কষ্ট দিব। অন্ধই যেনেকৈ আন্ধাৰত খপিয়াই ফুৰে, তেনেকৈ আপোনালোকে দিন দুপৰতে খপিয়াই ফুৰিব। আপোনালোকৰ কোনো কাৰ্যই সফল নহ'ব। আপোনালোকৰ ওপৰত সদায় কেৱল উপদ্ৰৱ আৰু লুটপাত হ'ব আৰু আপোনালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব। আপোনালোকৰ কোনো ছোৱালী বাগদতা হ'ব, কিন্তু আন পুৰুষে তাইৰ লগত শয়ন কৰিব। আপোনালোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব। আৰু দাক্ষাবাৰী পাতিব, কিন্তু তাৰ গুটি ভোগ কৰিবলৈ নাপাব। অন্য লোকে আপোনালোকৰ গৰু আপোনালোকৰ আগতেই বধ কৰিব, কিন্তু আপোনালোকে তাৰ মাংস খাবলৈ নাপাব। আপোনালোকৰ গাধ আপোনালোকৰ আগৰ পৰা বলপূৰ্বকভাৱে নিয়া হ'ব, কিন্তু ওলোটাই দিয়া নাযাব। আপোনালোকৰ মেৰচাক আৰু ছাগলী জাক শত্ৰুবোৰক দিয়া হ'ব, কিন্তু আপোনালোকৰ পক্ষত নিস্তাৰ কৰোতা কোনো নাথাকিব। আপোনালোকৰ ল'ৰা ছোৱালীক আন জাতিৰ লোকসকলে লৈ যাব আৰু গোটেই দিন তেওঁলোকলৈ বাট চাওঁতেই চকু বিষাব আৰু আপোনালোক ক্লান্ত হৈ পৰিব। আপোনালোকক ৰক্ষা কৰোতা কোনো নাথাকিব। আপোনালোকে নজনা এটা জাতিয়ে আপোনালোকৰ ভূমিৰ শস্য আৰু আপোনালোকৰ পৰিশ্ৰমৰ সকলো ফল ভোগ কৰিব। আপোনালোকে সদায় কেৱল উপদ্ৰৱ আৰু লাঞ্ছনা ভোগ কৰিব। তেতিয়া আপোনালোকে চকুৰে যি দেখিব তাৰ কাৰণেই আপোনালোক মানসিক বিকাৰগ্ৰস্ত হ'ব। জিহুৱাই আপোনালোকৰ আঁঠু অৰঙণ আৰু ভৰি তলুৱাৰ পৰা মূৰলৈকে সুস্থ কৰিব নোৱাৰা বিহুঁহুৰাৰে আপোনালোকক আক্ৰান্ত কৰিব। জিহুৱাই আপোনালোকে মনোনীত কৰা ৰজাক আৰু আপোনালোকক এনে এটা জাতিৰ ওচৰলৈ লৈ যাব যাক আপোনালোকে আৰু আপোনালোকৰ পূৰ্বপুৰুষসকলেও নাজানে। সেই ঠাইত আপোনালোকে কাঠ আৰু শিলৰ আন দেৱতাবোৰৰ মূৰ্তিক সেৱা পূজা কৰিব। জিহুৱাই আপোনালোকক যি সকলো জাতিৰ মাজলৈ লৈ যাব সেইসকলৰ মাজত আপোনালোক এক ত্ৰাস প্ৰবাদ আৰু বিদ্ৰূপৰ বিষয় হ'ব। আপোনালোকে খেতিলৈ অধিক বীজ লৈ যাব, কিন্তু গোটাব অলপহে, কিয়নো কাকতি ফৰিঙে তাক বিনষ্ট কৰিব। আপোনালোকে দাক্ষাবাৰী পাতিব আৰু তাৰ যত্নও ল'ব, কিন্তু দাক্ষা ৰস পান কৰিবলৈ বা আঙুৰ চপাবলৈ নাপাব, কিয়নো পোকে তাক খাই পেলাব। আপোনালোকৰ গোটেই দেশৰ সীমাৰ ভিতৰত জিত গছ হ'ব, কিন্তু আপোনালোকে তেল ঘঁহিবলৈ নাপাব, কিয়নো তাৰ ফল সৰি যাব। আপোনালোকৰ ল'ৰা ছোৱালী জন্মিব, কিন্তু তেওঁলোক আপোনালোকৰ নহ'ব, কিয়নো তেওঁলোকক বন্দী কৰি নিয়া হ'ব। আপোনালোকৰ ভূমিৰ সকলো গছ গছনি আৰু ফল জাকে জাকে ফৰিঙে আহি ভোগ কৰিব। আপোনালোকৰ মাজত থকা বিদেশী লোক ক্ৰমে ক্ৰমে আপোনালোকৰ ওপৰলৈ উঠি যাব, কিন্তু আপোনালোক ক্ৰমে ক্ৰমে তললৈ যাব। তেওঁলোকে আপোনালোকক ধাৰ দিব, কিন্তু আপোনালোকে তেওঁলোকক ধাৰ দিব নোৱাৰিব। তেওঁলোক মূৰ হ'ব আৰু আপোনালোক নেগুৰ হ'ব। এই সকলো হাও আপোনালোকৰ ওপৰত পৰিব। আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহুৱাই দিয়া আজ্ঞা আৰু বিধিবোৰ পালন কৰিবলৈ কাণ নিদিয়াৰ কাৰণে এই সকলো ঘটিব। আপোনালোক বিনষ্ট নোহোৱাৰ পৰ্যন্ত এই সকলোবোৰে আপোনালোকৰ পাছ নেৰিব। এই হাওবোৰ আপোনালোকৰ আৰু আপোনালোকৰ বংশৰ ওপৰত চিৰকাললৈকে চিন আৰু অদ্ভুত লক্ষণস্বৰূপে থাকিব। কাৰণ আপোনালোক যেতিয়া ঐশ্বৰ্যৰে পূৰ্ণ হৈ আছিল, তেতিয়া আপোনালোকে অন্তৰৰ আনন্দ আৰু উল্লাসেৰে ঈশ্বৰ জিহুৱাৰ সেৱা নকৰিলে। এইকাৰণে যি শত্ৰুবোৰক জিহুৱাই আপোনালোকৰ বিৰুদ্ধে পঠাব, আপোনালোকে ভোক পিয়াহ বস্ত্ৰ আৰু দৰিদ্ৰতা এই সকলো বস্তুৰ অভাৱত সেই শত্ৰুবোৰৰ বন্দী কাম কৰিব আৰু তেওঁ আপোনালোকক বিনষ্ট নকৰালৈকে আপোনালোকৰ ডিঙিত লোহাৰ জুৱলি থৈ দিব। জিহুৱাই দূৰৈৰ পৰা পৃথিৱীৰ শেষ সীমাৰ পৰা এনে এক জাতিক আপোনালোকৰ বিৰুদ্ধে লৈ আহিব যাৰ ভাষা আপোনালোকে বুজিব নোৱাৰিব। ঈগল চৰায়ে চিকাৰ ধৰাৰ দৰে সেই জাতি চুঁ কৰি আপোনালোকৰ ওপৰলৈ নামি আহিব। সেইসকল এক নিষ্ঠুৰ জাতি হ'ব। তেওঁলোকে বয়োজ্যেষ্ঠ লোকক সন্মান নকৰিব আৰু ল'ৰা ছোৱালীবোৰক দয়া মায়া নকৰিব। আপোনালোক ধ্বংস নোহোৱালৈকে তেওঁলোকে আপোনালোকৰ পশুবোৰৰ পোৱালি আৰু খেতিৰ শস্য খাই পেলাব। শেষ পৰ্যন্ত আপোনালোক বিনষ্ট নোহোৱালৈকে শস্য নতুন দ্ৰাক্ষাৰস বা তেল আপোনালোকৰ পশুবোৰৰ বা মেৰ ছাগৰ জাকৰ পোৱালিকো অৱশিষ্ট নাৰাখিব। তেওঁলোকে আপোনালোকৰ নগৰৰ দুৱাৰবোৰ অৱৰোধ কৰি ৰাখিব আৰু শেষত গোটেই দেশৰ যিবোৰ ওখ আৰু দৃঢ়গড় আপোনালোকে ভৰসা কৰিব সেয়ে ভাঙি পৰিব। আপোনালোকৰ ঈশ্বৰ জিহুৱাই যি দেশ আপোনালোকক দিবলৈ গৈছে সেই দেশৰ সকলো নগৰৰ দুৱাৰৰ ভিতৰত সেই জাতিয়ে আপোনালোকক অৱৰোধ কৰি ৰাখিব। অৱৰোধৰ কালত শত্ৰুবোৰে আপোনালোকক এনে কষ্ট অৱস্থালৈ নিব যে আপোনালোকে আপোনালোকৰ ঈশ্বৰ জিহুৱাই দিয়া নিজৰ গৰ্ভৰ সন্তানসকলক নিজৰ ল'ৰা ছোৱালীবোৰৰ গাৰ মঙহ খাব। সেই অৱস্থাত আপোনালোকৰ মাজৰ যি লোক কোমল স্বভাৱৰ আৰু অতি শান্ত, তেওঁ নিজ ভাই নিজৰ মৰমৰ ভাৰ্যা আৰু তেওঁ বাকী থকা নিজৰ ল'ৰা ছোৱালীবোৰৰ প্ৰতি এনেৰূপে নিষ্ঠুৰ হৈ উঠিব। নিজৰ যি সন্তানৰ মাংস তেওঁ খাব তাৰ অলপো তেওঁলোকক নিদিব। কাৰণ যেতিয়া আপোনালোকৰ শত্ৰুৱে নগৰৰ দুৱাৰবোৰৰ ভিতৰত আপোনালোকক অৱৰোধ কৰি ৰাখি কষ্ট দিব, তেতিয়া সেইখিনিৰ বাহিৰে নিজৰ বাবে খাবলৈ আন একোকে নাথাকিব। আপোনালোকৰ মাজৰ যি মহিলা কোমল স্বভাৱৰ আৰু অতি শান্ত আলসুৱাৰ কাৰণে মাটিত ভৰি পেলোৱাবলৈ ইচ্ছা নকৰা, তেওঁ নিজৰ প্ৰিয় স্বামী আৰু ল'ৰা ছোৱালীৰ প্ৰতি নিষ্ঠুৰ হ'ব। সন্তান জন্ম দিয়াৰ পাছতে সেই নৱজাতক এনেকৈ নিজৰ দুই ভৰিৰ মাজৰ পৰা ওলোৱা পাঁচ হুল আৰু নিজে প্ৰসৱ কৰা নিজ সন্তানসকলেও তেওঁ নিষ্ঠুৰ হ'ব। আপোনালোকক অৱৰোধ কৰাৰ সময়ত আপোনালোকৰ শত্ৰুসকলে যেতিয়া আপোনালোকক কষ্ট দিব তেতিয়া অভাৱত তেওঁ সেইবোৰ মনে মনে খাব। আপোনালোকৰ ঈশ্বৰ জিহুৱা বুলি তেওঁৰ এই যি গৌৰৱময় আৰু ভয়ানক নামৰ সন্মান কৰিবলৈ এই পুস্তকত যি সকলো নিয়ম লিখা আছে সেইবোৰ যদি আপোনালোকে যত্নেৰে সৈতে পালন নকৰে, তেন্তে জিহুৱাই আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰ ওপৰত ভয়ংকৰ মহামাৰী আনিব। সেইবোৰ অনেক দিনলৈকে বৰ্তি থকা মহামাৰী আৰু ভীষণ কষ্টদায়ক ৰোগ হ'ব। মিছৰ দেশত যি সকলো ৰোগ দেখি আপোনালোকে ভয় কৰিছিল, তেওঁ সেই সকলোবোৰ আপোনালোকৰ ওপৰলৈ আনিব আৰু সেইবোৰে আপোনালোকক নেৰিব। তাৰ বাহিৰেও আপোনালোক বিনষ্ট নোহোৱালৈকে। যিহুৱাই এনে সকলো ৰোগ আৰু মহামাৰী আপোনালোকৰ ওপৰলৈ আনিব যি এই ব্যৱস্থা পুস্তকৰ লিখা হোৱা নাই। আপোনালোকৰ জনসংখ্যা আকাশৰ তৰাৰ নিচিনাকৈ অসংখ্য হলেও আপোনালোক ঈশ্বৰ জিহুৱাৰ প্ৰতি অবাধ্য হোৱাৰ কাৰণে তেতিয়া কেৱল কেইজনমানহে অৱশিষ্ট জীয়াই থাকিব। আপোনালোকৰ মংগল ও আপোনালোকৰ বৃদ্ধি কৰিবলৈ যেনেকৈ জিহুৱাই আনন্দ কৰিছিল, তেনেকৈ আপোনালোকক বিনষ্ট কৰি নাশ কৰিবলৈ জিহুৱাই আপোনালোকত আনন্দ কৰিব। যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে সেই দেশৰ পৰা আপোনালোকক উঘলা যাব। তাৰ পাছত জিহুৱাই পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈকে জাতিবোৰৰ মাজত আপোনালোকক হিঁচৰিত কৰিব। আপোনালোকে সেই ঠাইত আপোনালোকৰ বা আপোনালোকৰ পূৰ্বপুৰুষসকলৰ অজনা কাঠৰ আৰু শিলৰ আন দেৱমূৰ্তিৰ সেৱা পূজা কৰিব। সেই জাতিবোৰৰ মাজত আপোনালোকে একো সুখ নাপাব আৰু আপোনালোকৰ ভৰি তলুৱাই জিৰণি নাপাব। কিন্তু যিহুৱাই সেই ঠাইত আপোনালোকৰ বুকু কঁপাব, চকু দুৰ্বল কৰিব আৰু অন্তৰ নিৰাশেৰে ভৰাই দিব। আপোনালোকৰ আগত আপোনালোকৰ জীৱন সন্দেহৰ সূতাত ছিগু ছিগুকৈ ওলমি থাকিব আৰু দিনে ৰাতিয়ে ভয় ভাবেৰে থাকিব আৰু জীৱনৰ একো আশা নাথাকিব। আপোনালোকে ৰাতিপুৱা ক'ব, ইচ কেতিয়া সন্ধ্যা হ'ব, আৰু সন্ধ্যা হ'লে ক'ব, ইচ কেতিয়া ৰাতিপুৱা হ'ব। কাৰণ আপোনালোকৰ অন্তৰত ভয় থাকিব আৰু চকুৱে অনেক বিষয় দেখিব। মিছৰ সম্বন্ধে মই আপোনালোকক কৈছিলোঁ, আপোনালোকে পুনৰ মিছৰৰ পথ নেদেখিব। কিন্তু জিহুৱাই আপোনালোকক সেই পথেদি মিছৰ দেশলৈ জাহাজেৰে পুনৰাই লৈ আনিব। সেই ঠাইত আপোনালোকে নিজক দাস আৰু দাসী হিচাপে শত্ৰুবোৰৰ ওচৰত বিক্ৰী কৰিবলৈ বিচাৰিব, কিন্তু কোনেও আপোনালোকক নিকিনিব।